যোহন অধ্যায় ৬। তাৰ পাছত যীশু গালিল সাগৰ অৰ্থাৎ তিবিৰিয়া সাগৰৰ সিপাৰলৈ গ'ল আৰু তেওঁ যি যি আচৰিত কৰ্ম ৰোগীবিলাকত কৰিলে সেইবোৰ দেখি বৰ এজুম মানুহ তেওঁৰ পাছে পাছে। তাতে যীশু পৰ্বতত উঠি সেই ঠাইতে শিষ্যবিলাকে সৈতে বহি তেতিয়া যিহুদীবিলাকৰ নিষ্ঠাৰ পৰ্ব ওচৰ। তাতে যীশুৱে চকু তুলি চাই বৰ এজুম মানুহক নিজৰ ওচৰলৈ অহা দেখি ফিলিপক সুধিলে,
এওঁবিলাকে খাবলৈ আমি আহাৰ ক'ত কিনিবলৈ পাম?
এই কথা তেওঁক পৰীক্ষা কৰিবলৈ তেওঁ ক'লে, কিয়নো তেওঁ কি কৰিব তাক তেওঁ নিজে নাজানিছিল। ফিলিপে তেওঁক উত্তৰ দিলে,
এওঁবিলাকৰ একোজনে গাই প্ৰতি চুটি অলপকৈ উপায় তথাপি 200 আধুলিৰ পিঠা হলেও নুজুৰিব।
চিমুন পিতৰৰ ভায়েক আন্দ্ৰে নামেৰে তেওঁৰ শিষ্যবিলাকৰ এজনে তেওঁক ক'লে,
যাৰ 500টা জবৰ পিঠা আৰু 2টা সৰু মাছ আছে, এনে এটি ল'ৰা ইয়াত আছে, কিন্তু ইমান মানুহৰ মাজত সেয়ে কি হ'ব?
যীশুৱে ক'লে,
মানুহবিলাকক বহিব দিয়া।
সেই ঠাইতে ভালেমান ঘাঁহ আছিল, তাতে লেখৰ 5000মান মানুহ। তাতে যীশুৱে সেই পিঠা লৈ ঈশ্বৰৰ স্তুতি কৰি বহাবিলাকক ভাগ কৰি দিলে আৰু খোজে মানে মাছকো দিলে। পাছে তেওঁবিলাক তৃপ্ত হলত তেওঁ শিষ্যবিলাকক ক'লে,
ইয়াৰ একো যেন নষ্ট নহয়, এই নিমিত্তে ভঙা পিঠাৰ অৱশেষখিনি চপাই লোৱা।
তাতে তেওঁলোকে সেই 500টা জবৰ পিঠাৰ পৰা খোৱাবিলাক লৈ অৱশিষ্ট থকা ভঙা পিঠাখিনি চপাই 12টা পাচি পূৰ কৰিলে। তেওঁ দেখুওৱা এই আচৰিত চিন দেখি সেই মানুহবিলাকে কোৱাকৈ কৰিলে,
নিশ্চয় এওঁ জগতলৈ আহিব লগা সেই ভাৱবাদী।
এতেকে তেওঁক ৰজা পাতিবলৈ মানুহবিলাকে আহি তেওঁক ধৰি নিবলৈ উদ্যত আছে। যীশুৱে ইয়াকে জানি অকলশৰে আকৌ পৰ্বতলৈ গ'ল। পাছে সন্ধ্যা হলত শিষ্যবিলাক সাগৰৰ তীৰলৈ গৈ নাৱত উঠি কফৰনাহুম নগৰৰ ফালে পাৰ হৈ আহিবলৈ গ'ল। তেতিয়া এন্ধাৰ হলতো যীশু তেওঁলোকৰ ওচৰলৈ অহা আৰু বৰ বতাহ হোৱাত সাগৰত ধুম উঠিল। তাতে তেওঁলোকে নাও বাই বাই 3-4 মাইলমান বাট গ'লত যীশু সাগৰৰ ওপৰত খোজকাঢ়ি নাৱৰ ওচৰলৈ অহা দেখি তেওঁলোকৰ ভয় লাগিল, কিন্তু তেওঁলোকক ক'লে,
মইহে, ভয় নকৰিবা।
তাতে তেওঁলোকে তেওঁক নাৱত গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিলে আৰু যি ঠাইলৈ যাত্ৰা কৰিছিল নাৱে তেতিয়াই সেই ঠাই পালেগৈ। পাছদিনা সিপাৰে থকা লোকসমূহে দেখিলে যে এখন নাৱত বাজে সেই ঠাইত আন নাও নাছিল আৰু যীশু শিষ্যবিলাকে সৈতে সেই নাৱত নুঠিল, অকল শিষ্যবিলাকে গৈছিল। কিন্তু তিবিৰিয়াৰ পৰা আন নাও আহি যি ঠাইত প্ৰভুৱে ঈশ্বৰৰ স্তুতি কৰিলত লোকসমূহে পিঠা খাইছিল সেই ঠাই ওচৰ পালেহি। এতেকে যীশু সেই ঠাইত নাই, শিষ্যবিলাকো নাই। ইয়াকে দেখি সেই লোকসমূহে নাৱত উঠি যীশুক বিচাৰি কফৰনাহুমলৈ আহিল। তাতে তেওঁবিলাকে সাগৰৰ সিপাৰে তেওঁক দেখা পাই ক'লে,
ৰব্বী, আপুনি ইয়ালৈ কেতিয়া আহিল?
যীশুৱে তেওঁবিলাকক উত্তৰ দি ক'লে,
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, আচৰিত চিন দেখাৰ কাৰণে নহয়, পিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছা। ক্ষয়নীয় আহাৰৰ নিমিত্তে শ্ৰম নকৰিবা, কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ নিমিত্তে শ্ৰম কৰা। সেই আহাৰ মানুহৰ পুত্ৰই তোমালোকক দিব, কিয়নো পিতৃ অৰ্থাৎ ঈশ্বৰে তেওঁক মোহৰ মাৰিলে।
তাতে তেওঁবিলাকে তেওঁক সুধিলে,
ঈশ্বৰৰ মনোনীত কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে?
যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে,
ঈশ্বৰে যিজনক পঠালে তেওঁক বিশ্বাস কৰাই ঈশ্বৰৰ মনোনীত কৰ্ম।
তাতে তেওঁবিলাকে তেওঁক ক'লে,
আমি দেখিয়েই তোমাক বিশ্বাস কৰিবলৈ তুমি কি চিন দেখুৱাইছা, কি কৰ্ম কৰিছা?
আমাৰ পিতৃসকলে অৰণ্যৰ মাজত মান্না খাবলৈ পাইছিল, যেনেকৈ লিখা আছে, তেওঁবিলাকে খাবলৈ তেওঁ স্বৰ্গৰ পৰা আহাৰ দিলে।
তাতে যীশুৱে তেওঁবিলাকক ক'লে,
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, তোমালোকক ঈশ্বৰৰ পৰা আহাৰ দিয়া জনা মুচি নহয়, কিন্তু স্বৰ্গৰ পৰা স্বৰূপ আহাৰ মোৰ পিতৃয়েহে তোমালোকক দিয়ে। কিয়নো যি আহাৰে স্বৰ্গৰ পৰা নামি জগতকেই জীৱন দিয়ে, সেয়ে ঐশ্বৰিক আহাৰ।
তাতে তেওঁবিলাকে তেওঁক ক'লে,
হে প্ৰভু, হে আহাৰ আমাক সদায় দিয়ে।
যীশুৱে তেওঁবিলাকক ক'লে,
জীৱন দিওঁতা আহাৰ ময়েই, যিজন মোৰ ওচৰলৈ আহে তেওঁ কোনোমতেই ভোক নালাগিব, আৰু যিজনে মোক বিশ্বাস কৰে তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। কিন্তু মই তোমালোকক কলো, মোক দেখিও তোমালোকে বিশ্বাস নকৰা। পিতৃয়ে মোক যি যি দিছে সেই সকলোৱেই মোৰ ওচৰলৈ আহিব, আৰু মোৰ ওচৰলৈ অহাজনক মই কোনোমতেই বাহিৰ নকৰিম। কিয়নো মই মোৰ নিজৰ বাঞ্ছা পূৰ কৰিবলৈ নহয়, মোক পঠোৱাজনৰহে বাঞ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি আহিছো। মোক পঠোৱাজনৰ বাঞ্ছা এই যে তেওঁ মোক যি সকলো দিলে তাৰ একোকে নেহেৰুৱাই শেষৰ দিনা যেন তাক তোলো। কিয়নো মোৰ পিতৃৰ বাঞ্ছা এই যিকোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে তেওঁ যেন অনন্ত জীৱন পায়, আৰু শেষৰ দিনা মই তেওঁক তুলিম।
যিহুদীবিলাক অসন্তুষ্ট হৈ পৰিল কাৰণ যীশুৱে কৈছিল,
স্বৰ্গৰ পৰা নমা আহাৰ ময়েই।
যোচেফৰ পুতেক যীশু, যাৰ মাক বাপেকক আমি জানো, এওঁ সেইজন নহয়নে?
তেন্তে স্বৰ্গৰ পৰা নামি আহিছো এই কথা এতিয়া কেনেকৈ কয়?
যীশুৱে উত্তৰ দি তেওঁবিলাকক কলে,
ইজনে সিজনে বোল মাত নকৰিবা। মোক পঠোৱা পিতৃ আকৰ্ষণ নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে, আৰু শেষৰ দিনা মই তেওঁক তুলিম। তেওঁবিলাক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা পোৱা হ'ব বুলি ভাৱবাদীসকলৰ পুস্তকত লিখা আছে। পিতৃৰ পৰা শুনি শিক্ষা পোৱা প্ৰতিজন মোৰ ওচৰলৈ আহে। কোনেও যে পিতৃক দেখিলে এনে নহয়, কেৱল যিজন ঈশ্বৰৰ পৰা হয় তেওঁহে পিতৃক দেখিলে। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজনে বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে। জীৱন দিওঁতে আহাৰ ময়েই। তোমালোকৰ পিতৃসকলে অৰণ্যত মান্না খায়ো মৰিল, মানুহে খাই নমৰিবলৈ স্বৰ্গৰ পৰা নমা আহাৰ এই। স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায় তেন্তে তেওঁ সদায় জীৱ, আৰু যি আহাৰ জগতৰ জীৱনৰ নিমিত্তে মই দিম সেয়ে মোৰ মাংস।
তাতে যিহুদীবিলাকে ইজনে সিজনে বাদ বিচাৰ কৰি কলে,
আমি খাবলৈ এই মানুহে নিজৰ মাংস আমাক কেনেকে দিব পাৰে?
যীশুৱে তেওঁবিলাকক কলে,
মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে তোমালোকৰ নিজত জীৱন নাই। যিজনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে সেইজনৰ অনন্ত জীৱন আছে, আৰু শেষৰ দিনা মই তেওঁক তুলিম। কিয়নো মোৰ মাংসই স্বৰূপ আহাৰ আৰু মোৰ তেজেই স্বৰূপ পেয়। যিজনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে সেইজনে মোত নিবাস কৰে, মই তাত নিবাস কৰোঁ। জীৱন মই পিতৃয়ে যেনেকৈ মোক পঠালে আৰু মই পিতৃৰ দ্বাৰাই জীওঁ, তেনেকৈ যিজনে মোক খায় সেইজন মোৰ দ্বাৰাই জীৱ। স্বৰ্গৰ পৰা নমা আহাৰ এই। পিতৃসকলে যেনেকৈ খায়ো মৰিল তাৰ নিচিনা নহয়, যিজনে এই আহাৰ খায় সেইজন সদায় জীৱ।
কফৰনাহমত উপদেশ দিয়া সময়ত তেওঁ এইবোৰ কথা নামঘৰত, তাতে তেওঁৰ শিষ্যবিলাকৰ মাজৰ অনেকে এই কথা শুনি কলে,
ই বৰ টান কথা, ইয়াক কোনে শুনিব পাৰে?
তেওঁৰ শিষ্যবিলাক অসন্তুষ্ট হৈ ভোৰ ভৰোৱা কথা মনতে জানি তেওঁলোকক কলে,
এই কথাই তোমালোকৰ বিঘিনি জন্মাইছেনে? তেন্তে মানুহৰ পুত্ৰক আগৰ থকা ঠাইলৈ উঠা দেখিলে কি কবা? আত্মাহে জীৱন দিওঁতা, মাংস একো উপকাৰী নহয়। মই তোমালোকক যিবোৰ কথা কৈছো সেই কথাই আত্মা আৰু জীৱন। কিন্তু তোমালোকৰ মাজত কোনো কোনো অবিশ্বাসী আছে, কিয়নো কোনো কোনোৱে বিশ্বাস নকৰে।
আৰু কোনে তেওঁক শত্ৰুৰ হাতত সোধাই দিব তাক যীশুৱে আদিৰে পৰা জানি আছে। তেওঁ আৰু কলে,
এই নিমিত্তে মই তোমালোকক কৈছিলো, পিতৃৰ পৰা শক্তি দিয়া নহলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।
তাৰে পৰা তেওঁৰ অনেক শিষ্য ওলটি গৈ তেওঁৰ লগত আৰু অহা যোৱা নকৰিল। এতেকে যীশুৱে বাৰজন পাচনিক কলে,
তোমালোকেও যাবলৈ ইচ্ছা কৰা নে?
চিমন পিতৰে তেওঁক উত্তৰ দিলে,
হে প্ৰভু, আমি কাৰ ওচৰলৈ যাওঁ? অনন্ত জীৱনৰ কথা আপোনাৰহে, আৰু আপুনি যে ঈশ্বৰৰ পবিত্ৰ জনা ইয়াকে আমি বিশ্বাস কৰি জানিছো।
যীশুৱে তেওঁলোকক উত্তৰ দিলে,
মই তোমালোক বাৰজনক মনোনীত কৰা নাইনে? কিন্তু তোমালোকৰ মাজতো এজন চৈতান আছে।
স্কুৰিকিয়া চিমনৰ পুত্ৰ যিহুদাৰ বিষয়ে তেওঁ এই কথা কয়, কিয়নো বাৰজনৰ মাজৰ যিটোৱে তেওঁ শত্ৰুৰ হাতত শোধাই দিব সেইটোৱেই সি।